নহিমিয়া সাত অধ্যায়। দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল, তেতিয়া মই দুৱাৰবোৰ যথাস্থানত পুৱাইছিলোঁ আৰু দুৱৰী গায়ক আৰু লেবিয়াসকলক নিযুক্ত কৰা হৈছিল। মই মোৰ ভাই হনানীক হননিয়াৰ সৈতে জিৰচালেমৰ দায়িত্ব দিছিলোঁ। যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহু লোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দায়িত্ব বহন কৰিব পৰা নাছিল। মই তেওঁলোকক ক'লো, যেতিয়ালৈকে টান ৰ'দ নহয় তেতিয়ালৈকে জিৰচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰীসকলে পৰ্দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব আৰু দাংবোৰ দিব পাৰিব। আপোনালোকে জিৰচালেমত নিৰ্বাস কৰা লোকসকলক পহৰীৰ বাবে নিযুক্ত কৰিব। কিছুমানে তেওঁলোকৰ পহৰী স্থানত আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব। এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্মাণ কৰা হোৱা নাছিল। প্ৰধান লোকসকলক, কৰ্মচাৰীসকলক আৰু লোকসকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্বৰে মোৰ হৃদয়ত কথা ক'লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশালীপত্ৰ পালোঁ আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ। প্ৰদেশৰ এই লোকসকল, যিসকলক বাবিলৰ ৰজা নবুখদনেচৰে বন্দী কৰি লৈ গৈছিল আৰু বন্দীত্বত ৰাখিছিল, তেওঁলোক বন্দিত্বৰ পৰা মুকলি হৈ জিৰচালেম আৰু যিহুদাৰ নিজৰ নিজৰ নগৰলৈ উভতি আহিছিল। তেওঁলোক জৰুবাবিল, জেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানি, মদখয়, বিলছন, মিমপৰত, বিগবয়, নহুম আৰু বানা এওঁলোকৰ লগত আহিল। উল্লেখিত ইজৰাইল লোকৰ পুৰুষসকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে। পৰিয়ুচৰ বংশধৰ 2172 জন, চফথিয়াৰ বংশধৰ 372 জন, আৰহৰ বংশধৰ 652 জন, জেচুৱা আৰু জোৱাবৰ বংশধৰ আৰু পহত মোৱাবৰ বংশধৰসকল 2818 জন, এলমৰ বংশধৰসকল 1254 জন, জত্তুৰ বংশধৰসকল 845 জন, জক্কই বংশধৰসকল 760 জন, বিন্নুৱে বংশধৰসকল 648 জন, বেবয়ৰ বংশধৰসকল 628 জন, অজগৰ বংশধৰসকল 2322 জন, অদুনিকামৰ বংশধৰসকলৰ 667 জন, বিগবয়ৰ বংশধৰসকল 2067 জন, আদিনৰ বংশধৰসকল 655 জন, হিস্কিয়াৰ আটেৰৰ বংশধৰসকল 98 জন, হাচুমৰ বংশধৰসকল 328 জন, বেচয়ৰ বংশধৰসকল 324 জন, হাৰিফৰ বংশধৰসকল 112 জন, গিবিয়ুনৰ বংশধৰসকল 95 জন, বৈদলেহেম আৰু নটুফাৰ পৰা অহা লোক 188 জন, অনাথোটৰ পৰা অহা লোক 128 জন, বৈদ আছমা বটৰ লোকসকল 42 জন, কিৰিত জিয়াৰিম, কফিৰা আৰু বেৰুতৰ লোকসকল 743 জন, ৰামা আৰু গেবাৰ লোকসকল 621 জন, মিগমছৰ লোকসকল 122 জন, বৈতেল আৰু অয়ৰ লোকসকল 123 জন, অন্য নবুটৰ লোকসকল 52 জন, অন্য এলমৰ লোকসকল 1254 জন, হাৰিমৰ লোকসকল 320 জন, জিৰিহুৰ লোকসকল 345 জন, লুট, হাদিদ আৰু উনৰ লোকসকল 721 জন, চনাৱাৰ লোকসকল 3930 জন, পুৰোহিতসকল, জিদয়াৰ বংশধৰসকল, জেচুৱাৰ ঘৰৰ 973 জন, ইম্মেৰৰ বংশধৰসকল 1052 জন, পশ্চহুৰৰ বংশধৰসকল 1247 জন, হাৰিমৰ বংশধৰসকল 1017 জন, লেবিয়াসকল হুদবাৰ বংশধৰ কদমিয়েল আৰু কদমিয়েলৰ জেচুৱাৰ বংশধৰসকল 74 জন, গায়কসকল আছফৰ বংশধৰসকল 148 জন, চল্লুম আতেৰ তম্মুন অকুব হতিতা চুবয়ৰ বংশধৰৰ দুৱৰীসকল 138 জন, মন্দিৰৰ ডাকবোৰ চিহা হচুফা টবায়ুত কেৰুচ চিয়া পাদুন লবানা হগাবা চলমিয় হানন গিদ্দেল গহৰ ৰায়া ৰচিন একুদা গৰ্জম উজ্জা পাছেহ বেচয় মিউনিম নফুচিম বকবুক হকুফা হহৰ সচলিত মহিদা হচা বকুচ চিচৰা তেমহ নচিহ আৰু হতিফাৰ বংশধৰসকল, চলোমনৰ দাসৰ বংশধৰসকল, চুতই চুফেৰত পৰিদা জালা দকুন গিদ্দেল চফটিয়া হতিল পোখৰত হচবৰিম আমোনৰ বংশধৰসকল, সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্বমুঠ 392 জন আছিল। এওঁলোক তেল মেলহ তেল হচা কৰূপ অদুন আৰু ইম্মেৰৰ পৰা অহা লোক, কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়ালসকলে ইজৰাইলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে। দলায়াৰ টুবিয়াৰ আৰু নকুদাৰ বংশধৰসকল 642 জন, পুৰোহিতসকলৰ হবয়া হকুচ আৰু বজ্জিলয়ৰ বংশধৰসকল, বাজিলয়ে গিলিয়দিয়া বাজিলয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰে মতা হৈছিল। বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অখুচী বুলি গণ্য কৰি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ'ল। আৰু দেখাধ্যক্ষই তেওঁলোকক ক'লে যে উৰিম আৰু তুম্মিমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয় তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহওক। সমাজত সমবেত হোৱা লোকসকলৰ সৰ্বমুঠ 42,360 জন আছিল। তাৰ উপৰিও তেওঁলোকৰ 7,337 জন দাস দাসী আছিল। তেওঁলোকৰ 245 জন গায়ক আৰু গায়িকা আছিল। তেওঁলোকৰ 736টা ঘোঁৰা, 245টা খচ্চৰ, 435টা উট আৰু 6,720টা গাধ আছিল। পূৰ্বপুৰুষৰ পৰিয়ালৰ মুখ্য লোকসকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেখাধ্যক্ষই ভঁৰালত 1,000 সোণৰ মুদ্ৰা, 50টা চৰিয়া আৰু পুৰোহিতৰ বাবে 530খন বস্ত্ৰ দিলে। পূৰ্বপুৰুষসকলৰ মুখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত 20,000 সোণৰ মুদ্ৰা আৰু 2,200 ৰূপ মুদ্ৰা দিলে। অৱশিষ্ট লোকসকলে 20,000 সোণৰ মুদ্ৰা আৰু 2,000 ৰূপৰ মুদ্ৰা আৰু পুৰোহিতৰ বাবে 67খন বস্ত্ৰ দিলে। পুৰোহিত লেবিয়া দুৱৰী গায়ক আৰু কিছুসংখ্যক লোকে মন্দিৰৰ দাস আৰু সকলো ইজৰাইল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইজৰাইলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।